هو الذي جعل لكم الليل لتسكنوا فيه والنهار مبصرا إن في ذلك لآيات لقوم يسمعون
তেওঁই সেই সত্তা যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ সৃষ্টি কৰিছে দিন যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন